গুড মর্নিং, এইটো আকাশবাণী কহিমা ফুজিৰ লগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা কৈছে ট্ৰাইবেল জগাবিলাক লগা উন্নতি কাৰণে শুরু কৰি দিয়া পি এম জনমন যোজনা পৰা বেছি চালবিলাক কাৰণে উন্নতি পৰা দূৰ থাকি যোৱা ক্ষেত্ৰবিলাক কাৰণে একে সমান হক ইয়াৰ ৰাইটছ দি আছে। নিউ দিল্লীতে ছয় দিন লম্বা গ্ৰামীণ ভাৰত মহোৎসৱকে উদঘাটন কৰি দিয়া পাছতে জমা থকা মানুহখানকে এড্ৰেছ কৰি দিয়া সময়তে তেওঁপৰা এইটো কথা কৈ দিছিলে। প্ৰধানমন্ত্ৰীৰ পৰা জোৰ দি কিনা কৈছে কি পিছৰা জগাবিলাক লগা উন্নতিৰ পৰা দেশ লগা উন্নতি আনি দিয়া মন্ত্ৰৰ লগতে চৰকাৰ আগে বঢ়ি যায় আছে। শ্ৰীমোদীৰ পৰা কৈছে এইটো কচিছবিলাক নিমিত্তে 25 কৰোৰ মানুহখানকে গৰিবীৰ পৰা ওপৰ উঠাই লৈছে, যোনটোতে ৰুৰেল জগাবিলাক পৰা মেজৰিটি খান আছে।
2012 में भारत में ग्रामीण गरीबी यानी गांवों में गरीबी करीब 26% थी। 2024 में गांवों में गरीबी घट कर गए, पहले जो 26% गरीबी थी वो 5% से भी कम हो गई है।
এইটো ইভেণ্টকে এড্ৰেছ কৰি দিয়াতে ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমন পৰা জনাই দিছে কি ছেকিউৰিটি নলৈ কিনা বেংক লোনছ দি দিয়া ট্ৰাইবেল আৰু নৰ্থ ইষ্ট লগা আৰ্টিছানছ খান লগা বস্তুবিলাককে ষ্টলছতে দেখাই দিয়া হ'ব। এগ্ৰিকালচাৰ আৰু ফাৰ্মাৰ্ছ ৱেলফেয়াৰ মিনিষ্টাৰ শিৱৰাজ সিং চৌহান পৰা কৈছে প্ৰডিউচিং আৰু কনজিউমিং ইয়া বস্তু বনাই দিয়া আৰু বস্তু চলাই দিয়া ষ্টেটছবিলাক মাজতে দাম আলাক হৈ যোৱা লগা দিগদাৰীকে দূৰ কৰি দিবলৈ কাৰণে চৰকাৰ পৰা ট্ৰান্সপৰ্টেচন আৰু ষ্টৰেজ লগা খৰচা উঠাই দিব। যোৱাকালি নিউ দিল্লীতে ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজ লগা এগ্ৰিকালচাৰ মিনিষ্টাৰ্ছ খান লগতে এটা ৰিভিউ মিটিং কৰি দিয়া সময়তে শ্ৰীচৌহান পৰা জনাই দিছে কি এইটো চালতে এগ্ৰিকালচাৰ ছেক্টৰ আৰু জোৰা ছেক্টৰছবিলাক লগা উন্নতি ৰেট 3.5% পৰা 4% মাজতে থাকিবলৈ নিচিনা আছে।
কৃষি কি বিকাশ দৰ হেগ্ৰিকালচাৰ এলাইড ছেক্টৰ 3.5-4% বীচ ৰহে কি সম্ভাৱনা হিচকে লিয়ে মানে কিষান ভাইও কো और सभी मंत्रीगणों को सभी राज्यों को बधाई देता हूं, क्योंकि आप सबके परिश्रम से ही ये परिणाम आते हैं।
মিনিষ্টাৰ পৰা এইটো বি জনাই দিছে কি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি নিচেতে লগভগ 3.46 লাখ কৰোৰ টকা ৰকমকে 18টা ইনষ্টলমেণ্টবিলাকতে 11 কৰোৰ ফাৰ্মাৰ্ছ খান নিমিত্তে ভাগ কৰি দিছিলে। যোৱা কিছুমান সপ্তাহ সময়তে চাইনাতে ৰেছপিৰেটৰী ইয়া শ্বাস লগা বীমাৰ বঢ়ি যাই থকাকে ধ্যানতে ৰাখি দি কিনা ইউনিয়ন হেল্থ মিনিষ্ট্ৰীৰ পৰা এটা জইণ্ট মনিটৰিং গ্ৰুপ লগা মিটিং মাতি দিছিলে। এইটো মিটিং নিউ দিল্লীতে ডাইৰেক্টৰ জেনেৰেল অফ হেল্থ ছাৰ্ভিচেছ লগা চেয়াৰমেনশ্বিপ নিচিতে থাকিছিলে। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, ডিজাষ্টাৰ মেনেজমেণ্ট চেল, ইণ্টিগ্ৰেটেড ডিজিজ ছাৰ্ভিলেন্স প্ৰগ্ৰাম, নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল, ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ, এমাৰ্জেঞ্চি মেডিকেল ৰিলিফ ডিভিজন আৰু হস্পিটেলছবিলাক পৰা এক্সপাৰ্টছ খান পৰা এইটো মিটিংতে ভাগ লৈ দিছিলে। পুৰা লম্বা আলোচনা কৰি দিয়া পাছতে আৰু হালিতে উপলব্ধ থকা জানকাৰীৰ ওপৰতে এইটো মঞ্জুৰিতে পুঞ্চিছে কি জাৰি থকা ফ্লু ইয়া ঠাণ্ডা লগা মৌচুমকে ধ্যানতে ৰাখি দি কিনা চাইনাতে থকা অৱস্থা আলাক নহয়। মিনিষ্ট্ৰীৰ পৰা কৈ দিছে কি চব উপলব্ধ থকা ৰাস্তাবিলাকে চাইনা লগা অৱস্থাকে ওচৰৰ পৰা জাজ কৰি দি আছে আৰু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন পৰা এইটো অৱস্থা ওপৰতে সময়তেহে আপডেটছ বাতি দিবলৈ কাৰণে অনুৰোধ কৰি দি কিনা আছে। চিফ মিনিষ্টাৰ নিফি ৰিঅ'ৰ পৰা চাগাচাং কমিউনিটিৰ পৰা থুনি মানি থাকিয়া চব মানুহখানকে খুচি লগা গ্ৰীটিংছ জনাই দিছে। একটা ছ'চিয়েল মিডিয়া পষ্টে শ্ৰীৰিঅ'ৰ পৰা কৈছে এইটো ফেষ্টিভেল নতুন হাৰ্ভেষ্ট লগা এটা চেলিব্ৰেশ্যন লগতে ভাল গাঁও আৰু এটা ডাঙৰ হাৰ্ভেষ্ট কাৰণে ঈশ্বৰকে ধন্যবাদ দিয়া লগা সময় আছে। এইটো ফেষ্টিভেল পৰা আগে চাল বৰি যাওঁতে ভাল থাকিব পাৰিয়া লগা ব্লেছিংছ আনি দিব বুলি চিফ মিনিষ্টাৰ পৰা আশা কৰি দিছে। 38 নেশ্যনেল গেমছ টৰ্চ তেজস্বনী ভাগেশ্বৰ উত্তৰাখণ্ডে পুঞ্চি যাইছে, য'তে ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচিয়েলছ আৰু স্পৰ্টছ লাভাৰ্ছ খান পৰা এইটোকে স্বাগত কৰি দিছিলে। উত্তৰাখণ্ড পৰা পহিলাবাৰ কাৰণে নেশ্যনেল গেমছ এইটো মহিনা লগা চেষ্টে হষ্ট কৰি দিবলৈ আছে। এইটো গেমছ লগা টৰ্চ ৰেলীকে ডিচেম্বৰ মহিনা 26 তাৰিখতে হালদৱানীৰ পৰা শুৰু কৰি দিছিলে, যোনটো 13টা ডিষ্ট্ৰিক্টছবিলাকতে 99 জাগাবিলাককে ভিজিট কৰি দিয়া পাছতে জানুৱাৰী মহিনা পঁচিশ তারিখে দেহরাদুন পৌঁছে যাবলে আছে। ইন্ডিয়া মেটেরোলজিক্যাল ডিপার্টমেন্ট পর অনুমান করে দিছে কি এই মহিনা লাগা সাত আর আট তারিখে নর্থ ইস্টার্ন স্টেটস লাগা বেশি জায়গা বিলাকতে হালকা পড়া মডারেট বারিশ হবলে পারে। এই সময়তে নাগাল্যান্ড আসাম আর মেঘালয় লাগা কিছুমান জায়গা বিলাকতে হালকা বর্ষণ গিরিব বলে এইটে কই দিছে। একে সময়তে নাগাল্যান্ড আর এইটু লাগা অসরি স্টেটস বিলাক লাগা কিছুমান জায়গা বিলাকতে আজি আর আহিয়াকালি ভারী ফগ থাকা জারি থাকি বলে আছে। এইটে আজি ফুজির লগা নাগামিজ খবর শেষ করে আছে। সাম সাত বাজি দশ মিনিটে ওয়াপাস নাগামিজ খবর লগতে লগ করিব। আপনি খান লাগা দিন ভাল হব বলে আশা করে দিয়েছে।